বহুতে আঞ্চলিক কেইখন স্মৰণিত হিচাপে একেদিনা আটাইসমূহৰ ঐতিহাসিক স্থানৰ মাজেৰে বিশ্বৰ ঐতিহ্যক্ষেত্ৰৰ পৰা আজি স্বীকৃতি পোৱাৰ আশা প্ৰকাশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা অহা 15 আগষ্টৰ ভিতৰত পৰ্যায়ৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদৰ নিযুক্তি সম্পূৰ্ণ কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডঃ ৰমেশ পোখৰিয়ালে সমগ্ৰ শিক্ষা অসমৰ অধীনৰ পালিত কৰ্মচাৰী আৰু শিক্ষাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়ালক 5 লাখ টকাকৈ ৰাজ্য চৰকাৰৰ এককালীন আৰ্থিক সাহায্য প্ৰদান ৰাজ্যখনৰ খনিজ সম্পদৰ ৰাজ্য নিৰ্ধাৰণৰ অধিকাৰ পাব বুলি উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়দান আৰু 2024 বৰ্ষৰ পেৰিছ অলিম্পিক ক্ৰীড়াখনৰ আজি আৰম্ভ অসমৰ মহিলা বক্সাৰ ৰাজনীতি বৰগোহাঁই আজি বিয়লি প্ৰথমখন খেল চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দিনৰ দিন পূজাত এই খবৰটো লাভ কৰাৰ সম্ভাৱনা আছে বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। জয়পুৰ জিলাৰ পৰা প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হোৱা ইউনেস্কৰ 43 সংখ্যক অধিৱেশনৰ আজিৰ দিনটোত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ভাৰতকে ধৰি বিশ্বৰ 195খন দেশে অংশগ্ৰহণ কৰা এই অধিৱেশন অহা 31 জুলাইত অন্ত পৰিব। উল্লেখযোগ্য যে আহোম ৰজা আৰু ৰাজ পৰিয়ালৰ লোকসকলৰ সমাধি স্থান চৰাইদেউ মৈদাম ক্ষেত্ৰই ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰিলে 100 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসে এটা অন্য মাত্ৰা লাভ কৰিব। অহা 15 আগষ্টৰ ভিতৰত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদৰ নিযুক্তি সম্পূৰ্ণ কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডঃ ৰমেশ পেগুৱে জানিবলৈ দিছে। কালি হাইলাকান্দিত শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰাথমিক শিক্ষক সন্মিলনৰ অধিৱেশনত অংশগ্ৰহণ কৰি কয় যে শিক্ষা ক্ষেত্ৰ পৰ্টেলৰ জৰিয়তে অনলাইন যুগ শিক্ষকৰ বদলি প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। তদুপৰি শতাধিক শিক্ষাৰ্থী তথা প্ৰাথমিক বিদ্যালয়ত সকলো প্ৰধান শিক্ষকৰ খালী পদ পূৰণৰ যাৱতীয় ব্যৱস্থা বিভাগে ইতিমধ্যে গ্ৰহণ কৰিছে। আহত ৰাজ্যৰ 68,000 ভুৱা ছাত্ৰ ছাত্ৰীৰ নাম পৰ্টেলৰ পৰা বিলুপ্তি কৰা হ'ব। একেদৰে গ্ৰামাঞ্চল প্ৰত্যন্ত এলেকাত 5 বছৰৰ বাবে শিক্ষকৰ নিযুক্তি বাধ্যতামূলক হ'ব। উল্লেখযোগ্য যে ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ 4দিনীয়া দ্বিবাৰ্ষিক সন্মিলনৰ মুকলি অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল শিক্ষামন্ত্ৰী পেগুৱে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত আজি সমগ্ৰ শিক্ষা অসমৰ অধীনৰ প্ৰয়াত কৰ্মচাৰী আৰু শিক্ষাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়ালক 5 লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দিনৰ 11 বজাত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত মুখ্য অতিথিৰূপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰমেশ পেগু উপস্থিত থাকিব। শিক্ষা বিভাগে প্ৰকাশ কৰা অনুসৰি ৰাজ্যত এতিয়ালৈকে সমগ্ৰ শিক্ষা অসমৰ অধীনৰ প্ৰয়াত কৰ্মচাৰী আৰু টেট উত্তীৰ্ণ শিক্ষাভিত্তিক শিক্ষক শিক্ষয়িত্ৰী সংঘ 103গৰাকী। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষা আজিৰে পৰা অনুষ্ঠিত হৈছে। দেশৰ প্ৰতিষ্ঠা পদৰ বাবে হ'বলগীয়া এই মূল পৰীক্ষাত 2,821গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফলৰ অন্তত 2,898গৰাকীয়ে মূল পৰীক্ষালৈ যোগ্যতা অৰ্জন কৰিছে যদিও ইয়াৰ ভিতৰত 2,821গৰাকী প্ৰাৰ্থীয়েহে মূল পৰীক্ষাৰ বাবে আবেদন জনায়। এই পৰীক্ষা হ'বলগীয়া 235টা পদৰ ভিতৰত অসম অসামৰিক সেৱাৰ 45টা, অসম আৰক্ষী সেৱাৰ 35টা আৰু অসম বিত্ত সেৱাৰ 13টা পদ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰৰ নিৰ্দেশনা অনুসৰি এই পৰীক্ষাত প্ৰথমবাৰৰ বাবে প্ৰতিটো প্ৰশ্ন ইংৰাজীৰ উপৰি অসমীয়া ভাষাটো থাকিব। মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপৰ বাবে লোকসেৱা আয়োগক ধন্যবাদ জ্ঞাপন কৰে। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষীয় জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টি দিশটো উন্নত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে। ইয়াৰ অংশ হিচাপে মূলতে প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। তদুপৰি সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুক মাতৃ দুগ্ধপান কৰোৱাৰ প্ৰতি সজাগতা সৃষ্টিৰ দ্বাৰা শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। সম্প্ৰতি মান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য ৰক্ষাৰ বাবে এই অভিযানৰ অধীনত ব্যৱস্থা অব্যাহত ৰখা হৈছে। ইপিনে চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ভূমি স্বাস্থ্য কাৰ্ডৰ যোগেদি মাতৃ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মসহায়ক গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। একেদৰে বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁলৈ যোৱা সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰামসভাৰ মাত্ৰ পুষ্টিকৰ আহাৰ মূলক স্বাস্থ্য শিবিৰ প্ৰদৰ্শনী সজাগতা সভা আৰু সমদলতে বিভিন্ন কাৰ্যসূচী আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি 85 সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে কাৰ্গিল যুদ্ধ স্মাৰক পৰিদৰ্শন কৰিব। শ্ৰীমোদীয়ে দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ দিনটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অতি গুৰুত্বপূৰ্ণ। তেওঁ লগতে ইয়াক দেশৰ ৰক্ষকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ দিন বুলি অভিহিত কৰে। শ্ৰীমোদীয়ে লগতে কয় যে আজি চাংকুৰ ৰা সুৰংগ প্ৰকল্পৰ কাম আৰম্ভ হ'ব। তেওঁ ভাৰ্চুৱেল পদ্ধতিৰে আজি 4.1 কিলোমিটাৰ যোৱা এই প্ৰকল্পৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব।
डिजिटल साक्षी भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून।
तारीख पर तारीख, युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून।
ৰাজ্যসমূহক খনিজ সম্পদৰ ৰয়েল্টি নিৰ্ধাৰণৰ অধিকাৰ পাব বুলি উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে ৰায়দান কৰিছে। কালি দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত এখন 9-জনীয়া বিচাৰপীঠে এই ঐতিহাসিক ৰায়দান কৰি খনি আৰু খনিজ পদাৰ্থৰ ওপৰত সাংবিধানিক অধিকাৰ ৰাজ্যসমূহত থকা বুলি নিশ্চিত কৰে। উল্লেখযোগ্য যে 1999 চনত ইণ্ডিয়া চিমেণ্ট বনাম তামিলনাডু চৰকাৰ গোচৰত খনিজ সম্পদৰ ৰয়েল্টি নিৰ্ধাৰণত ৰাজ্যিক বিধানসভাবোৰৰ সাংবিধানিক ক্ষমতা নাই বুলি ন্যায়দান কৰিছিল। ৰাষ্ট্ৰপতি ভৱনৰ দুটা ঐতিহাসিক হলৰ নতুন নামকৰণ কৰা হৈছে। এই অনুসৰি ৰাষ্ট্ৰপতি ভৱনৰ গায়বাৰ হল আৰু অশোক হলত এতিয়াৰে পৰা গণতন্ত্ৰ মণ্ডপ আৰু অশোক মণ্ডপ ৰূপে জনা যাব। উল্লেখযোগ্য যে গায়বাৰ হলত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদানৰ দৰে গুৰুত্বপূৰ্ণ সমাৰোহ অনুষ্ঠিত হৈ আহিছে। আনহাতে অশোক হলটো ব্ৰিটিছ শাসনৰ সময়ত নৃত্যশালা হিচাপে ব্যৱহৃত হৈছিল। কালি এই হল দুটাৰ নাম সলনি কৰি জাৰি কৰা বিবৃতিত কেন্দ্ৰীয় চৰকাৰে কয় যে গায়বাৰ শব্দটোৱে দেশৰ প্ৰাচীন শাসক আৰু ব্ৰিটিছে সভা বা সদনক বুজাইছিল। ভাৰত গণৰাজ্য পৰিণত হোৱাৰ পাছত এই শব্দটোৰ প্ৰাসংগিকতা নোহোৱা হল। আনহাতে ভাষিক সুষমা ৰক্ষাৰ বাবে অশোকৰ হলৰ নামত অশোক মণ্ডপ কৰা হৈছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ ইণ্টাৰনেশ্যনেল এষ্ট্ৰনটিকেল ফেডাৰেচন চমুকৈ ISL ফালৰ পৰা ৱৰ্ল্ড স্পেচ এৱাৰ্ড আগবঢ়োৱা হৈছে। চন্দ্ৰ দক্ষিণত চন্দ্ৰযান 3ৰ সফল পদাৰ্পণৰ স্বীকৃতিস্বৰূপে ইছৰোলৈ এই সন্মান প্ৰদান কৰা হ'ব। অহা 14 অক্টোবৰত ইটালীৰ মিলানত অনুষ্ঠিত হ'বলগীয়া ISA এটা বিশেষ অনুষ্ঠানত ভাৰতক এই সন্মান আনুষ্ঠানিকভাৱে আগবঢ়োৱা হ'ব। যোৱা বৰ্ষৰ 23 আগষ্টত ভাৰতৰ চন্দ্ৰযান 3ৰ চন্দ্ৰ দক্ষিণ মেৰত সফলভাৱে পদাৰ্পণ কৰিবলৈ সক্ষম হৈছিল। ভাৰত চৰকাৰেও 23 আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰিছে। গোলাঘাট জিলাৰ আয়ুক্ত সভাকক্ষত কালি 7ম পথ সুৰক্ষা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে আয়ুক্তগৰাকীয়ে বিভিন্ন বিভাগীয় কাম কাজৰ অগ্ৰগতিৰ বুজ লয় আৰু বৰ্তমানৰ পথ সুৰক্ষা ব্যৱস্থা তথা ইয়াৰ ফলপ্ৰসূতাৰ বিষয়ে পৰ্যালোচনা কৰে। আয়ুক্তগৰাকীয়ে দুৰ্ঘটনাৰ প্ৰবল অঞ্চলসমূহ চিনাক্ত কৰি ইয়াৰ প্ৰশমন কৌশল প্ৰস্তুত কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। সভাত শেহতীয়া পথ দুৰ্ঘটনা আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ বিষয়েও আলোচনা কৰাৰ লগতে গোলাঘাট পৌৰসভাৰ অন্তৰ্গত অঞ্চলসমূহত যান জঁটৰ সমস্যা সমাধান কৰিবৰ বাবে বাট পথসমূহত ন পাৰ্কিং জ'ন, ট্ৰেফিক ছিগনেল, ৱান ৱে ইত্যাদি ব্যৱস্থা সম্পৰ্কেও আলোচনা কৰা হয়। কৰিমগঞ্জ জিলাৰ সৰস্বতী বিদ্যা নিকেতন বিদ্যালয়ত কালি সবল হৃদয় ৰবীন্দ্ৰনাথ শীৰ্ষক কবি প্ৰণাম কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম বিধানসভাৰ উপাধ্যক্ষ ডঃ নিৰ্মল মিনিয়ে ৰবীন্দ্ৰনাথ কেৱল বাঙালীৰ হৃদয়তে নহয় সকলো ভাৰতীয়ৰ হৃদয়ত আছে বুলি কয়। তেওঁৰ দ্বাৰা ৰচিত ভাৰতৰ জাতীয় সংগীত বিদ্যালয়সমূহত প্ৰতিদিনে পুৱা আবৃত্তি কৰা হয়। অনুষ্ঠানত অসম ভাষী সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱ, বিধায়ক কমলক্ষ ডেকে ধৰি আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। যোৰহাট ষ্টেট বেংক পেঞ্চনাৰ সংস্থাই কালি বেংকৰ যোৰহাট প্ৰশাসনিক কাৰ্যালয়ৰ সহযোগত তিয়ক ৰাজহচক্ৰৰ জাজিমুখ পঞ্চায়তৰ অন্তৰ্গত কৈবৰ্তগড়, কামাংগাঁও আৰু বেজৰ চিগা নৈপৰীয়া গাঁৱৰ 170টাৰো অধিক বান ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদান কৰে। যোৰহাট প্ৰশাসনিক কাৰ্যালয়ৰ উপ মহাপ্ৰবন্ধক সৌৰভ ভট্টাচাৰ্যকে ধৰি আন আন ব্যক্তিসকলে এই সাহায্য প্ৰদান কাৰ্যসূচীত উপস্থিত আছিল। তেজপুৰ মহিলা সমিতি বাৰ্ষিক অধিৱেশন আৰু সমিতিখনৰ প্ৰয়াত প্ৰাক্তন সভানেত্ৰী তথা নাৰী সবলীকৰণৰ অন্যতম নেত্ৰী মীনা আগৰৱালৰ জন্ম শতবাৰ্ষিকী উপলক্ষে কালি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে মীনা আগৰৱালৰ স্মৃতি ভৱনত পুৱা প্ৰয়াত আগৰৱালৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ পাছতে তেজপুৰ জিলা মহিলা সমিতিৰ উদ্যোগত মীনা আগৰৱালৰ কৰ্মময় জীৱনৰ বিষয়ে এখন প্ৰদৰ্শনী মুকলি কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত প্ৰকৃত অনুষ্ঠানত অংশগ্ৰহণ কৰি সাহিত্য একাডেমীৰ যুৱ বঁটা প্ৰাপক অধ্যাপক অৰিন্দম বৰকটকীয়ে মনা আগরওয়ালা 1930 চনৰ প্ৰথম মহিলা অৰ্কেষ্ট্ৰাৰ শিল্পী আছিল বুলি উল্লেখ কৰে। 2024 বৰ্ষৰ পেৰিছ অলিম্পিক ক্ৰীড়া সমাৰোহ আজি আৰম্ভ হ'ব। পেৰিছৰ চেন্নাইৰ পাৰত ভাৰতীয় সময় অনুসৰি নিশা 11:00 বজাত এই ক্ৰীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব। ইতিহাসত প্ৰথমবাৰৰ বাবে এইবুলি মুকলি কাষৰ তলত অলিম্পিক ক্ৰীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমাৰোহত অংশগ্ৰহণ কৰা দেশসমূহৰ প্ৰায় 10,500 গৰাকী খেলুৱৈক প্ৰায় 100 খন নাৱেৰে পেৰিছৰ দৰ্শনীয় স্থলসমূহৰ ওচৰলৈ লৈ যোৱা হ'ব আৰু এইদৰে দেশসমূহৰ কুচকাৱাজ অনুষ্ঠিত হ'ব। অষ্ট্ৰেলিয়াত ষ্টেলিনৰ ওচৰত আৰম্ভ হৈ এই কুচকাৱাজৰ আইফেল টাৱাৰৰ ওচৰত অন্ত পৰিব। ইয়াৰ পাছতে অলিম্পিক শিখা প্ৰজ্বলন কৰা হ'ব আৰু তাৰ লগে লগে অলিম্পিক ক্ৰীড়া সমাৰোহৰ আনুষ্ঠানিক উদ্বোধন হ'ব। উল্লেখযোগ্য যে সুদীৰ্ঘ 100 বছৰৰ পাছত এইবাৰ পেৰিছত অনুষ্ঠিত হ'ব বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ। ইয়াৰ পূৰ্বে 1924 চনত দেশখনত এই ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হৈছিল। বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু টেবল টেনিছ তাৰকা শৰত কমলে ভাৰতীয় দলৰ পতাকা বহন কৰিব। কুচকাৱাজৰ সময়ছোৱাত ভাৰতীয় দলৰ সদস্যসকলে দেশৰ পতাকা আৰু পৰম্পৰাগত সাজ পোছাক পৰিধান কৰিব। ইপিনে পেৰিছ অলিম্পিকৰ আনুষ্ঠানিক উদ্বোধনৰ এদিন পূৰ্বে কালি আইচিৰ ভাৰতৰ মহিলা দলটোৱে চতুৰ্থ আৰু পুৰুষৰ দলটোৱে তৃতীয় স্থান দখল কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁয়ে আজি বিয়লি প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। ইয়াৰ ভাৰতীয় দলটোৰ শ্ৰেষ্ঠ মিছন হিচাপে তাৰকা শ্বুটাৰ গগন নাৰায়ণক দায়িত্ব অৰ্পণ কৰা হৈছে। ইতিহাসত আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন জন্তীয়ালানী ডেকাৰ পৰা। আমাৰ অসমৰ নিয়মীয়া বাৰ্তা আদিকে ধৰি প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি পেৰিছত অনুষ্ঠিত হ'ব বিশ্বৰ বৃহৎ ক্ৰীড়াৰণ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান। অসমীয়া প্ৰতিদিন কাকতে পেৰিছত ক্ৰীড়া মহাযজ্ঞ শিৰোনামেৰে বাতৰি প্ৰকাশ কৰাৰ লগতে অন্যান্য কাকতসমূহেও এই বাতৰিত প্ৰথম পৃষ্ঠাত স্থান দিছে। এ পি এছ চিত অসমীয়াতে প্ৰশ্ন উত্তৰ, চৰকাৰৰ সিদ্ধান্তটো আশ্বস্ত হোৱা নাই মাতৃভাষা প্ৰেমী শিৰোনামেৰে আমাৰ অসম কাকতে আজিৰে পৰা আৰম্ভ হ'বলগীয়া এ পি এছ চিৰ মূল পৰীক্ষা সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে। বিহাৰতকৈ অসমৰ বান অধিক ভয়াৱহ শিৰোনামেৰে দৈনিক অসম কাকতে ৰাষ্ট্ৰীয় বান আয়োগৰ তথ্যত উন্মোচিত অসমৰ বানপানীৰ সবিশেষ বাতৰি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট ডিব্ৰুগড় অংশৰ কাম স্বচক্ষে নিৰীক্ষণ কৰিব গাডকাৰীয়ে শিৰোনামেৰে নিয়মীয়া বাৰ্তা কাকতে আন এটা বাতৰি প্ৰকাশ কৰিছে। বেচৰকাৰী চিকিৎসালয়ত বন্ধ ৰেডিয়েচন, কেমোথেৰাপী, অংক চাৰ্জাৰী, জেনেৰেল চাৰ্জাৰী সেৱা, ৰাজ্যৰ চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডৰ সেৱা বন্ধ হৈ পৰাৰ সবিশেষ বাতৰি প্ৰকাশ কৰি দৈনিক জনমভূমি কাকতৰ শিৰোনাম অচল আয়ুষ্মান কাৰ্ড, ৰাজ্যত হাহাকাৰ। 800 কোটি টকাৰ লোকচানৰ সন্মুখীন নামৰূপ সাৰ কাৰখানা শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে উত্তৰ পূবৰ অন্যতম ৰাজহুৱা খণ্ডৰ সাৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ অস্তিত্বৰ সংকটৰ বাতৰি ছবিসহ প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ অশোক হলৰ নাম সলনি শিৰোনামেৰে অসমীয়া খবৰ কাকতে আন এটা বাতৰি প্ৰকাশ কৰিছে। আজি কাৰ্গিল বিজয় দিৱস, পাকিস্তান কেন নেভাৰ বি ট্ৰাষ্টেড ফেচ কাৰ্গিল ৱাৰ ভেটাৰান শিৰোনামেৰে এই সন্দৰ্ভত দি আছাম ট্ৰিবিউন কাকতে এটা সাক্ষাৎকাৰভিত্তিক বাতৰি প্ৰকাশ কৰিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন। ঐতিহাসিক চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে আজি স্বীকৃতি পোৱাৰ আশা প্ৰকাশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। অহা 15 আগষ্টৰ ভিতৰত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদৰ নিযুক্তি সম্পূৰ্ণ কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডঃ ৰমেশ বেগৰ ঘোষণা। ৰাজ্যসমূহে খনিজ সম্পদৰ ৰয়েল্টি নিৰ্ধাৰণৰ অধিকাৰ পাব বুলি উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়দান। আৰু 2024 বৰ্ষৰ পেৰিছ অলিম্পিক ক্ৰীড়া সমাৰোহ আজি আৰম্ভ। অসমৰ মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই আজি বিয়লি প্ৰথমখন খেল। এতিয়া বাতৰি ইমানতে অন্ত পৰিল।